बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते वासुदेव सर्वमिति स महात्मा सुदुर्लभ। क्रमे क्रमे ज्ञानीजन बहु जन्म पड़े अमार चरणे शुद्ध प्रपत्ति से करे वासुदेव मय तदा जगत दर्शन दुर्लभ महात्मा से शास्त्रेर वर्णन। बहु जन्मेर पर तत्वज्ञानी व्यक्ति आमाके सर्वकारणेर परम कारण रूपे जेने आमार शरणागत हन। सेई रूप महात्मा अत्यंत दुर्लभ। तात्पर्य, बहु बहु जन्मे भगवत भक्ति साधन करार फले अथवा पारमार्थिक कर्म अनुष्ठान करार फले जीव ए अप्राकृत विशुद्ध ज्ञान प्राप्त है जे पारमार्थिक उपलब्धि चरम लक्ष्य हच्छेन परम पुरुषोत्तम भगवान। पारमार्थिक उपलब्धि प्रारम्भिक स्तरे साधक जखन भोगाशक्तिर जड़ बंधन निवृत्ति करार चेष्टा करें तखन तार प्रवृत्ति किछुटा निर्विशेषवादेर प्रति आकृष्ट थाके। किन्तु क्रमे क्रमे तिनि जखन उन्नति लाभ करें तखन तिनि बुझते पारें जे पारमार्थिक जीवनेओ अप्राकृत क्रियाकर्म आछे एबं ताके बला हय भक्तिजोग। एटी बुझते पेरे तिनि परम पुरुषोत्तम भगवान श्रीकृष्णेर प्रति अनुरक्त हन एवं तार श्रीचरण कमले आत्मनिवेदन करें। एई अवस्थाय तिनि बुझते पारें जे भगवान श्रीकृष्णेर कृपाई हच्छे सर्वसार सर्वस्व। श्रीकृष्णई हच्छेन सर्वकारणेर परम कारण एवं एई विश्वचराचर तार थेके स्वाधीन स्वतंत्र नय। तिनि बुझते पारें এই জড়জগৎ চিন্ময় বৈচিত্র্যেরই বিকৃত প্রতিবিম্ব এবং সবকিছুই পরমেশ্বর ভগবান শ্রীকৃষ্ণের সঙ্গে কোনো না কোনোভাবে সম্বন্ধযুক্ত। তাই তিনি বাসুদেব অথবা শ্রীকৃষ্ণের পরিপ্রেক্ষিতে সব কিছু চিন্তা করেন। বাসুদেব শ্রীকৃষ্ণকে সর্বত্র দেখার এই অভ্যাস পরম লক্ষ্য ভগবান শ্রীকৃষ্ণের প্রতি তাঁর পূর্ণ সমর্পণ ত্বরান্বিত করে। এই প্রকার শরণাগত মহাত্মা অত্যন্ত দুর্লভ। এই শ্লোকটি শ্বেতাশ্বত উপনিষদের তৃতীয় অধ্যায়ে খুব সুন্দরভাবে ব্যাখ্যা করা হয়েছে। সহস্র শীর্ষা পুরুষ সহস্রাক্ষ সহস্রপাত সভূমিং বিশ্বত বৃত্তা হত্তত্তিষ্ঠত দশাঙ্গুলম পুরুষ এবিদং সর্বং যদ্ভূতং যচ্চ ভব্যং উতামি তত্ত্ব শেষানো যদন্নে নাতিরোহতি। ছান্দোগ্য উপনিষদে বলা হয়েছে, নবই বাচ ন চক্ষুংষি ন শ্রোত্রাণি ন মনাংসি তক্ষ চক্ষতে প্রাণা ইত্যেক বাচক্ষতে প্রাণ হেবৈত্যানি সর্বাণি ভবন্তি। জীবের দেহের মধ্যে বাকশক্তি, দৃষ্টিশক্তি, শ্রবণশক্তি, চিন্তাশক্তি আসল জিনিস নয়, প্রাণশক্তি সকল ক্রিয়াকলাপের কেন্দ্রবিন্দু। ঠিক সেই একই রকমভাবে ভগবান বাসুদেব অর্থাৎ পরম পুরুষোত্তম ভগবান শ্রীকৃষ্ণই হচ্ছেন সব কিছুর মধ্যে মূল সত্তা। এই দেহের মধ্যে বাকশক্তি, দৃষ্টিশক্তি, শ্রবণশক্তি, চিন্তাভাবনার শক্তি আদি রয়েছে, কিন্তু এইসব যদি পরমেশ্বর ভগবানের সঙ্গে সম্বন্ধযুক্ত না হয় তাহলে এগুলির কোনো গুরুত্বই থাকে না। আর যেহেতু বাসুদেব সর্বব্যাপক এবং সব কিছুই হচ্ছে বাসুদেব স্বয়ং, তাই ভক্ত পূর্ণ জ্ঞানে আত্মসমর্পণ করেন।